এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, বিনিয়োগকাৰীক ৰাজ্যলৈ আকৰ্ষণ কৰাৰ উদ্দেশ্যে টকিঅ'ত চলি থকা অসম সপ্তাহত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, ছত্তীশগড় বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠাৰ ব্যৱস্থা, সমূহীয়া অনাতাঁৰ কেন্দ্ৰ বিষয়ক আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত এই সেৱাৰ বিভিন্ন দিশ উন্মোচন, আকাশবাণীৰ জৰিয়তে আজি দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত আৰু খো খো বিশ্বকাপত আজি ভাৰত পুৰুষ আৰু মহিলা উভয় শাখাৰ ফাইনেলত অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ আছামৰ লগত সংগতি ৰাখি বিনিয়োগকাৰীক ৰাজ্যলৈ আকৰ্ষণ কৰাৰ উদ্দেশ্যে টকিঅ'ত ভাৰতীয় দূতাবাসৰ উদ্যোগত চলি থকা অসম সপ্তাহত আজি অংশগ্ৰহণ কৰিব। এই উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা প্ৰতিনিধি দল লৈ কালি মাজনিশা জাপান অভিমুখে ৰাওনা হয়। টকিঅ'ত তেওঁ দেশখনৰ বিভিন্ন খণ্ডৰ বিনিয়োগকাৰীক সাক্ষাৎ কৰি 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাব। ডঃ শৰ্মাই টকিঅ'ত এটা ৰোড শ্ব'তো অংশগ্ৰহণ কৰিব। অসম সপ্তাহৰ জৰিয়তে অসমত বিনিয়োগৰ বাবে জাপানৰ বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই অনুষ্ঠানত জাগিৰোডত স্থাপন হ'বলগীয়া ছেমি কণ্ডাক্টৰ প্ৰকল্পক বিশেষভাৱে উপস্থাপন কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰতিৰক্ষা, পৰ্যটন, ই উদ্যোগ আদি খণ্ডত বিনিয়োগৰ বাবে জাপানৰ বিনিয়োগকাৰীৰ মাজত প্ৰচাৰ চলাব। অসম সপ্তাহত অসমক দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ আটাইতকৈ ওচৰৰ আন্তৰ্জাতিক বজাৰ হিচাপে উপস্থাপন কৰা হৈছে। তদুপৰি অসমৰ প্ৰাকৃতিক প্ৰাচুৰ্য, ঐতিহ্য, সংস্কৃতি আদিৰ বিষয়েও ব্যাপক প্ৰচাৰ চলোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিনিয়োগকাৰীক আকৰ্ষণৰ উদ্দেশ্যে দক্ষিণ কোৰিয়াও ভ্ৰমণ কৰিব। দুয়োখন দেশতে তেওঁ 25 জানুৱাৰী পৰ্যন্ত থাকিব। তেওঁ 10 ফেব্ৰুৱাৰীত ছিংগাপুৰলৈ ৰাওনা হ'ব আৰু 13 ফেব্ৰুৱাৰীত দেশখনত থাকি বিনিয়োগকাৰীৰ সন্ধান কৰিব। ছত্তীশগড় বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠাৰ ব্যৱস্থা লোৱা হ'ব। ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই কালি নলবাৰীৰ বেলচৰত চলি থকা অসম নাট্য সন্মিলনৰ 63 সংখ্যক মধ্যকালীন অধিৱেশনত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পাছত বিশ্বভাৰতী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগটোক পূৰ্ণাংগ ৰূপ দিয়াৰ ঘোষণা কৰা হৈছিল। ইয়াৰ পাছত ছত্তীশগড় বিশ্ববিদ্যালয়ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠাৰ কথাই স্বাভাৱিকতে অসমবাসীক উৎফুল্লিত কৰি তুলিছে। নাট্য সন্মিলনৰ অধিৱেশনৰ প্ৰথমখন মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যপাল ৰমেন ডেকাই কয় যে ছত্তীশগড়ৰ ৰজা চক্ৰধ্বজৰ নামত নাট্য সন্মিলনৰ শ্ৰেষ্ঠ অভিনেতাক বছৰি বঁটা দিয়াৰ বাবে মূলধন হিচাপে ৰাজভৱনৰ তৰফৰ পৰা 2 লাখ টকা সন্মিলনক দিয়া হ'ব। অসম আৰু ছত্তীশগড়ৰ মাজত সম্প্ৰীতিৰ বান্ধোন সৃষ্টি কৰিবলৈ বিশেষ ব্যৱস্থা লোৱাৰ লগতে ৰাজ্যখনত লাচিত দিৱসো উদযাপন কৰা হৈছে বুলি শ্ৰীডেকাই উল্লেখ কৰে। শিক্ষা বিভাগৰ অধীনত প্ৰাদেশীকৃত মাধ্যমিক বিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তি পৰীক্ষা আজি অনুষ্ঠিত হৈছে। আজি 2 বেলা 2টা পৰ্যায়ত হ'বলগীয়া পৰীক্ষাত স্নাতক পৰ্যায়ত 39,224 গৰাকী প্ৰাৰ্থী আৰু স্নাতকোত্তৰ পৰ্যায়ত 30,358 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। এই পৰীক্ষাৰ সময়ছোৱাত শান্তি শৃংখলা অটুট ৰখাৰ বাবে কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। জিলাসমূহত জাৰি কৰা নিৰ্দেশনা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰাৰ্থী আৰু পৰীক্ষাৰ সৈতে জড়িত কৰ্তৃপক্ষৰ বাহিৰে আন ব্যক্তিৰ উপস্থিতি নিষিদ্ধ কৰা হৈছে। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ চাৰিওফালে যান বাহন ৰখাৰ ব্যৱস্থা সীমিত কৰা হৈছে। পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, কেলকুলেটৰ, স্মাৰ্ট হাতঘড়ী, ব্লুটুথ আদি ইলেক্ট্ৰনিক সঁজুলি অনাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী আৰু প্ৰশাসনিক বিদ্যালয়সমূহৰ অসামৰিক কাম কাজ নিৰীক্ষণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। গুণোৎসৱৰ জৰিয়তে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে সমগ্ৰ শিক্ষা অভিযানে এটা বিশেষ ৱেব পৰ্টেল প্ৰস্তুত কৰিছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কালি এই পৰ্টেলটো মুকলি কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ জ্ঞান দক্ষতা নথিভুক্ত কৰিবলৈ 2খন কেৰিয়াৰ গাইডেন্স টেবুল বুক মুকলি কৰে। সমগ্ৰ শিক্ষা অভিযানৰ সঞ্চালক ডঃ ওম প্ৰকাশ আৰু কাৰ্যবাহী সঞ্চালক ফণীন্দ্ৰ দাসৰ উপস্থিতিত শিক্ষামন্ত্ৰীগৰাকীয়ে পৰ্টেল মুকলি কৰি কয় যে প্ৰতিখন জিলা পৰ্যায়ৰ বিষয়াই আন্তঃগাঁথনি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাত এই পৰ্টেলে বিশেষ ভূমিকা গ্ৰহণ কৰিব। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত 40 জনীয়া ভকত বৈষ্ণৱৰ এটা দল প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অংশগ্ৰহণৰ বাবে ৰাওনা হৈছে। উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱসকলে প্ৰথমবাৰৰ বাবে মহাকুম্ভ মেলাত নামঘৰ, মণিকূট আৰু ৰাঙলীচৰা নিৰ্মাণ কৰি উলিয়াইছে। ভকত বৈষ্ণৱৰ এই দলটোৱে মেলাত ভাগৱত পাঠ, অংকীয়া ভাওনা, সত্ৰীয়া নৃত্য আৰু নাম প্ৰসংগ পৰিৱেশন কৰিব। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অগণন ভক্ত আৰু তীৰ্থযাত্ৰীৰ সমাগম হৈছে। এতিয়ালৈকে 7,72,00,000ৰো অধিক ভক্তই মহাকুম্ভ মেলাত ভাগ লৈছে আৰু ত্ৰিবেণী সংগমত পবিত্ৰ স্নান সম্পন্ন কৰিছে। আকাশবাণীযোগে কালি প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যখনৰ কেইবাটাও সমূহীয়া অনাতাঁৰ কেন্দ্ৰই ক্ষুদ্ৰ পৰিসৰৰ ভিতৰতে তথ্য সমৃদ্ধ অনুষ্ঠান প্ৰচাৰৰ দ্বাৰা স্থানীয় লোকৰ সমস্যা উপস্থাপন আৰু জনগোষ্ঠীয় সাংস্কৃতিক বৈশিষ্ট্যক প্ৰতিফলিত কৰাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে বুলি কেইবাগৰাকী উপস্থাপকে মত প্ৰকাশ কৰে। এই অনুষ্ঠানত ৰাজ্যৰ ছটা সমূহীয়া অনাতাঁৰ কেন্দ্ৰৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। সমূহীয়া অনাতাঁৰ কেন্দ্ৰৰ অন্যতম পৰামৰ্শদাতা ভাস্কৰ জ্যোতি আচাৰ্য আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত সমূহীয়া অনাতাঁৰ কেন্দ্ৰসমূহৰ অনুষ্ঠানৰ কিয়দাংশ প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত কলম্বোত থকা ভাৰতীয় উচ্চায়োগৰ অধীনৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক ডঃ অংকুৰণ দত্ত, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমূহীয়া অনাতাঁৰ কেন্দ্ৰ জ্ঞানমালিনীৰ অনুষ্ঠান কাৰ্যবাহী স্বপ্নালী ভূঞা, গোৱালপাৰাৰ ৰেডিঅ' গোৱালপাৰাৰ হীৰকজ্যোতি নাথ, ব্ৰহ্মপুত্ৰ অনাতাঁৰ কেন্দ্ৰৰ ৰুমিনায়কে অংশগ্ৰহণ কৰে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ জ্ঞান তৰংগৰ সংগীতা চৌধুৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমূহীয়া অনাতাঁৰ কেন্দ্ৰ ৰেডিঅ' লুইটৰ মৃদুমণি কাকতীয়েও অনুষ্ঠানত ভাগ লয়। ব্ৰহ্মপুত্ৰ অনাতাঁৰ কেন্দ্ৰৰ উপস্থাপিকা ৰুমিনায়কে এইদৰে কয়।
তোমালোকে ইমান প্ৰত্যাহ্বানৰ মাজত কাম কৰি আছা, কেতিয়াবা বৰষুণ বতৰত বানপানীৰ সময়ত পানী মানে গুচকিও তোমালোক অনুষ্ঠান কৰিবলৈ যাবলগীয়া হয় তালৈ।
হয় হয়, মানে সেই তেনেকুৱা সময়ত আমাৰ বিশেষকে বেছিকে সেই কাম হয়। মানে আমি তেতিয়া কি কৰো, সেই যিসকল বানপীড়িত লোক বা বানপানীৰ সমস্যাত যিসকলে ভুগি আছে বা যিসকলৰ স্বাস্থ্য সজাগতাক লৈ কিবা মানে তেওঁলোকক সজাগতামূলক অনুষ্ঠান লাগে, সেই তেতিয়াহে আমি মানে তেনেকুৱাবিলাক অঞ্চলত গৈ তেওঁলোকৰ কাৰণে সেই ব্যৱস্থাবিলাক ঠিক কৰি দিওঁ। তেওঁলোকে কেনেকে ক'ত এম্বুলেঞ্চৰ ব্যৱস্থা পাব, কেনেকে নাৱৰ ব্যৱস্থা পাব, সেইটো সময়ত যিবিলাক বেমাৰ আজাৰ, ডায়েৰিয়া, মেলেৰিয়া, এনকেফেলাইটিছ, সেই বেমাৰবিলাকৰ বিষয়ে তেওঁলোকক সজাগ কৰোঁ। কেনেকে থাকিব বা ৰিলিফ কেম্পৰ সময়ত তেওঁলোকে ক'ত কেনেকে কি ৰিলিফ পাব, সেই সময়ত কোনবিলাক কথা তেওঁলোকে মানি চলিব লাগে, সেই গোটেইখিনিৰ মানে দায়িত্ব তেতিয়া আহি পৰে। আৰু তেতিয়া মানে বৰষুণৰ মাজতে নাও, পানী, সকলো নেউচি
আপোনালোকৰ বেছি দায়িত্ব,
বেছি দায়িত্ব।
শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 118 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাজ্যখনৰ আটাইবোৰ আকাশবাণী কেন্দ্ৰই এই অনুষ্ঠান ৰিলে কৰিব। নিশা 8 বজাত মন কী বাতৰ অসমীয়া ভাষান্তৰ পুনৰ প্ৰচাৰ কৰা হ'ব। অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 17 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। তাৰ পূৰ্বে কালি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শ্ৰীদৈমাৰীয়ে বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা নিয়াৰিকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভিন্ন ৰাজনৈতিক দলৰ বিধায়কসকলৰ সহযোগিতা কামনা কৰে। এই অধিৱেশনৰ প্ৰথমটো দিনৰ কাৰ্যসূচী এইবাৰ কোকৰাঝাৰত অনুষ্ঠিত হ'ব। আজিৰ বৈঠকত বিধানসভাৰ উপাধ্যক্ষ ডাঃ নমল মমিনসহ কেইবাগৰাকীও মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰে। উমৰাংচুৰ অবৈধ কয়লাখনিত শ্ৰমিকৰ মৃত্যুৰ ঘটনাৰ পাছতে ৰাজ্য চৰকাৰে অবৈধ কয়লাখনিসমূহ বন্ধ কৰাৰ বাবে তৎপৰ হৈ পৰিছে। খনি আৰু খনিজাত বিভাগে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে আলোচনা কৰি ৰাজ্যখনৰ ৰেড হোল খনি বন্ধ কৰাৰ উদ্দেশ্যে কালি মাঘ্ৰিটা সমজিলা প্ৰশাসনে এটা অভিযান চলায়। এই অভিযানকালত কয়লা খননত ব্যৱহৃত এখন এক্সকেভেটৰ জব্দ কৰাৰ লগতে 3 জন শ্ৰমিকক আটক কৰে। নামডাঙৰ কলিয়ৰিত থকা 13টা অবৈধ ৰেড হোল খনি প্ৰশাসনে বন্ধ কৰি দিয়ে। সমাগত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ ডিপ্লৱ চুতীয়াক কেন্দ্ৰীয় চৰকাৰে আমন্ত্ৰণ জনাইছে। হলৌ সংৰক্ষণৰ বাবে দীৰ্ঘদিনে কাম কৰি অহা চুতীয়াই বাৰেকুৰি পৰিৱেশ সুৰক্ষা সমিতিৰ সহযোগত বিভিন্ন কাম কৰি পৰ্যটন ক্ষেত্ৰখনলৈ অৰিহণা আগবঢ়াইছে। যোৱা বছৰৰ 25 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত বাৰেকুৰিৰ হলৌৰ বিষয়ে উল্লেখ কৰিছিল। অহা 25 জানুৱাৰীত দিল্লীলৈ ৰাওনা হ'বলগীয়া ডিপ্লৱ চুতীয়াই গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় সমাৰোহত অংশগ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এটা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই কালি অসম জলভৱনত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণ অসমৰ অধীনত চলি থকা আঁচনিসমূহৰ এখন পৰ্যালোচনা বৈঠকত অংশ লয়। আঁচনিৰ অধীনত ডিব্ৰুগড়, তিনিচুকীয়া, মৰিগাঁও, কামৰূপ আৰু গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত চলি থকা ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধী কামসমূহৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বিভাগটোৰ অভিযন্তা ঠিকাদাৰসকলক ক্ষিপ্ৰতাৰে খহনীয়া প্ৰতিৰোধী কামসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। একেটা প্ৰকল্পৰ অধীনত দ্বিতীয় পৰ্যায়ত শিৱসাগৰ, গোলাঘাট, যোৰহাট, ধেমাজিৰ স্পৰ্শকাতৰ অঞ্চলসমূহত খহনীয়া প্ৰতিৰোধী কাম হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। শিৱসাগৰ নগৰৰ সমীপৰ ৰুদ্ৰসাগৰত থকা ডঃ ভূপেন হাজৰিকা ৰংগমঞ্চত অনুষ্ঠিত এই অধিৱেশনত কালি পুৱা পতাকা উত্তোলনৰ পাছতে শ্বহীদ তৰ্পণ, সতীৰ্থ স্মৰণ, গছপুলি ৰোপণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এতিয়া পৱন কুমাৰ বৰাৰ সৈতে গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ আহক।
আই আই টি খড়গপুৰৰ এদল গৱেষকৰ তথ্যত প্ৰকাশ পোৱা অনুসৰি অসমত উৎপাদিত বিভিন্ন ধৰণৰ পাচলিত বিপদজনক মাত্ৰাত ৰাসায়নিক কীটনাশক প্ৰয়োগ হোৱা বুলি উল্লেখ পোৱা এটা বাতৰি দৈনিক অসম কাকতে পাচলিৰ নামত বৰ বিষ খাইছে ৰাইজে শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতখনে এপ্ৰিল মাহত ৰাজ্য চৰকাৰে পালন কৰিবলগীয়া শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিবলৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিমন্ত্ৰণ জনোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। ছত্তীশগড় বিশ্ববিদ্যালয়ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠা কৰা হ'ব বুলি ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই মন্তব্য আগবঢ়োৱা এটা বাতৰি অসমে প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতখনে অসম বিজেপিৰ সভাপতিৰ দায়িত্ব লৈ তৃতীয়বাৰৰ বাবে অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দিলীপ শইকীয়াই মন্তব্য আগবঢ়োৱা বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। উমৰাংছৰ কয়লা খনিত নিহত শ্ৰমিককেইজনৰ পৰিয়াললৈ খনি আৰু খনিজ মন্ত্ৰী কৌশিক ৰয়ে 10 লাখ টকাকৈ অনুদান আগবঢ়োৱা বাতৰিটো দি আছাম ট্ৰিবিউন কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰয়াগৰাজৰ মহাকুম্ভ মেলালৈ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত 40 জনীয়া ভকত বৈষ্ণৱৰ দলাই যাত্ৰা কৰাৰ বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতখনে এডভান্টেজ আছাম অনুষ্ঠানৰ বিনিয়োগ আন্তঃগাঁথনি সন্মিলনত বিনিয়োগকাৰীক আমন্ত্ৰণ জনোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জাপান আৰু দক্ষিণ কোৰিয়ালৈ যাত্ৰা কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আমি পুনৰ বাতৰি মাজলৈ ঘূৰি যাওঁ।
খো খো বিশ্বকাপ ফাইনেলত ভাৰতে আজি নেপালৰ বিৰুদ্ধে খেলিব। খেলখন দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে খো খো বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতৰ পুৰুষ দলে কালি ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক 62-42 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। নেপালে ছেমি ফাইনেলত ইৰাণক 72-29 পইণ্টত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ইয়াৰ পূৰ্বে ভাৰতীয় মহিলা দলে জয়ৰ ধাৰা অব্যাহত ৰাখি দক্ষিণ আফ্ৰিকাক 66-16 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। মহিলা দলটো আজি ফাইনেলত নেপালৰ সন্মুখীন হ'ব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড আৰু মণিপুৰৰ ঠায়ে ঠায়ে কুঁৱলি পৰাৰ লগতে আকাশ ফৰকাল হৈ থাকিব বুলি আগলি বতৰা দিছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱা কুঁৱলি পৰাৰ লগতে দিনত আকাশ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 13 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 27.8 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল 14.4 ডিগ্ৰী চেলচিয়াছ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিনিয়োগকাৰীক ৰাজ্যলৈ আকৰ্ষণ কৰাৰ উদ্দেশ্যে টকিঅ'ত চলি থকা অসম সপ্তাহত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, ছত্তীশগড় বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠাৰ ব্যৱস্থা, সমূহীয়া অনাতাঁৰ কেন্দ্ৰ বিষয়ক আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত এই সেৱাৰ বিভিন্ন দিশ উন্মোচন, আকাশবাণীৰ জৰিয়তে আজি দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত আৰু খো খো বিশ্বকাপত আজি ভাৰত পুৰুষ আৰু মহিলা উভয় শাখাৰ ফাইনেলত অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি শুনিবলৈ পাব দিনৰ 10 বজাত।